বচন অনুষ্ঠানৰ মজিয়ালৈ আপোনাক স্বাগতম প্ৰিয় শ্ৰোতা।
জীৱনৰ পিছল বাটত খোজ পেলাওঁতে মানুহ হিচাপে আমাৰ বিভিন্ন ভুল ক্ৰুটি হ'ব পাৰে। কেতিয়াবা এই ভুল ক্ৰুটিবোৰৰ পৰিণতি বৰ কষ্টকৰ হয়। তেনেকুৱা দুখ যন্ত্ৰণাবোৰত পৰাৰ আগতেই আহক জীৱনৰ সঠিক পথত নিৰ্ভুল খোজ দিবলৈ শুনো ঈশ্বৰৰ জীৱনময় বাক্য ভক্তি বচন।
এতিয়া আহক বাইবেল শিক্ষা শুনাৰ আগতে এই ভক্তিমূলক গীতটিৰে ঈশ্বৰৰ প্ৰশংসা কৰোঁ।
হে মোৰ যীশু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো, তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়। হে মোৰ যীশু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো, তোমাৰ কাষত
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? শুনি কেনে পাইছে বাৰু? এই অনুষ্ঠান সম্বন্ধে আপোনাৰ মতামত, দিহা পৰামৰ্শ আদি জনাই আমালৈ চিঠি লিখিবচোন। যদি আপুনি আমাৰ নিয়মীয়া শ্ৰোতা কিন্তু কেতিয়াও আমালৈ চিঠি পত্ৰ লিখা নাই, তেনেহ'লে আজিয়ে লিখিবচোন। যদি আমালৈ মাজে সময়ে চিঠি পত্ৰ লিখি আছে তেনেহ'লে আপোনাক ধন্যবাদ জনাইছো। আপোনালোকৰ পৰা পোৱা চিঠি পত্ৰই আচলতে আমাৰ উৎসাহ উদ্দীপনাৰ উৎস। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ হৈও আমাৰ দৰে ক্ষুদ্ৰ মানৱক যে ইমান প্ৰেম কৰা, সেই কথা ভাবিলেই আচৰিত হওঁ। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক পৰিত্ৰাণ দিবলৈ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিলা। তেওঁ ক্ৰুচত নিজৰ পবিত্ৰ তেজেৰে আমাৰ পাপৰ প্ৰায়চিত্ত কৰিলে। আজি তেওঁত বিশ্বাস কৰি আমি অনন্ত জীৱন লাভ কৰি তোমাক পিতৃ বুলি মাতিব পৰা হৈছোঁ। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছোঁ। প্ৰাৰ্থনা কৰিছো পিতা, তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা। জাগতিক প্ৰয়োজনসমূহৰ লগতে তেওঁলোকৰ আধ্যাত্মিক দিশৰ প্ৰয়োজনসমূহো তুমি পূৰণ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয়ী প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথম কৰিন্থিয়া নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। আমি এই প্ৰথম কৰিন্থিয়া পুস্তকৰ 9 নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰা আজি আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছো। এই 9 নম্বৰ অধ্যায়টোত আছে খ্ৰীষ্টৰ সেৱা কৰাৰ ক্ষেত্ৰতো খ্ৰীষ্টীয় লোকৰ মুক্ততা বা স্বাধীনতা। কাৰণ পৌলে তৰ্ক কৰি তেওঁৰ বিৰুদ্ধে কথা কোৱাসকলক কৈছে যে খোৱা বোৱা কৰিবলৈ তেওঁলোকৰো সেই স্বাধীনতা আছে। সেইদৰে আন পাচনীসকলৰ দৰে লগত ভাৰ্যা লৈ ফুৰিবৰ, এনেকৈ কাম এৰি দিবলৈকো তেওঁলোকৰ স্বাধীনতা আছে। কিন্তু খ্ৰীষ্টৰ শুভবাৰ্তাৰ বাধা নজন্মাবৰ নিমিত্তেই সেই স্বাধীনতাবোৰ ব্যৱহাৰ কৰাৰ পৰা বিৰত আছে। অৰ্থাৎ 8 নম্বৰ অধ্যায়ত পাই অহা উচ্চ আধ্যাত্মিক নীতিৰ বাবেই অবাধ অথচ নিম্ন আৰু শাৰীৰিক বা মানসিক স্বাধীনতা ব্যৱহাৰ নকৰাৰ যি নীতি তাকে এই অধ্যায়টোতো আলোচনা কৰা হৈছে, বেলেগ এটা বিষয়ক কেন্দ্ৰ কৰি। 8 নম্বৰ অধ্যায় আছিল দেৱতাৰ প্ৰসাদ খাব পৰাৰ স্বাধীনতাৰ কথা, আৰু এই 9 নম্বৰ অধ্যায়টোত হৈছে খ্ৰীষ্টৰ পৰিচৰ্যা কৰাৰ স্বাধীনতাৰ কথা। 9 নম্বৰ অধ্যায়টোত প্ৰথমতেই আমি দেখা পাওঁ পৌল যে নিজেও এগৰাকী পাচনি, সেই কথাত নিজৰ পক্ষ লৈ কথা ক'বলগীয়া হৈছে, কাৰণ বহুতে পৌলৰ পাচনি পদক লৈ প্ৰশ্ন কৰিছিল। 9 নম্বৰ অধ্যায়ৰ প্ৰথম পদটো পাঠ কৰিছোঁ, শুনিবচোন। মই স্বাধীন নহওঁনে? মই পাচনি নহওঁনে? আমাৰ প্ৰভু যীশুক মই দেখা নাইনে? আৰু প্ৰভুত কৰা মোৰ কৰ্মৰ ফল তোমালোকেই নোহোৱানে? ইয়াত পৌলে 4টা প্ৰশ্ন তুলিছে, আৰু অৱশ্যে 4টা প্ৰশ্নৰে উত্তৰ ইতিবাচকেই হ'ব লাগিব। পৌল স্বাধীন হয়, তেওঁ পাচনিও হয়, প্ৰভু যীশুক তেওঁ দেখিছে, আৰু কৰিন্থিয়া খ্ৰীষ্টীয় লোকসকলো তেওঁৰ শুভবাৰ্তা প্ৰচাৰৰেই ফল আছিল। দ্বিতীয় পদ, মই অন্য লোকলৈ পাচনি নহলেও তথাপি তোমালোকলৈ হৈছো, কিয়নো প্ৰভুত তোমালোকেই মোৰ পাচনি বাবৰ চাবস্বৰূপ। আন কথাত, যিসকল খ্ৰীষ্টীয় লোক পৌলৰ জৰিয়তে খ্ৰীষ্টলৈ আহি মণ্ডলীত প্ৰৱেশ কৰা নাছিল, তেওঁলোকে যদি পৌলৰ পাচনি বাবদ সন্দেহ কৰে কৰিব পাৰিছিল, কিন্তু কৰিন্থিয়া খ্ৰীষ্টীয় লোকসকলেই স্বয়ং পৌলৰ পাচনি বাবৰ চাব আছিল। ইয়াৰ পৰা এই আভাস পোৱা যায় যে কৰিন্থিয়া মণ্ডলীৰ কোনো কোনো লোকেও পৌলৰ পাচনি বাবৰ কথাত প্ৰশ্ন কৰিছিল, আৰু সেয়ে তেওঁ ক'বলগা হৈছিল, মই অন্য লোকলৈ পাচনি নহলেও তথাপি তোমালোকলৈ হৈছো, কিয়নো প্ৰভুত তোমালোকেই মোৰ পাচনি বাবৰ চাবস্বৰূপ। এতিয়া আমি 3 নম্বৰ পদৰ পৰা 4 নম্বৰ পদলৈকে পাঠ কৰি দিব খুজিছো। মোক পৰীক্ষা কৰি চাবলৈ ওলোৱা সকলৰ প্ৰতি মোৰ উত্তৰ এই, ভোজন পান কৰিবলৈ আমাৰ ক্ষমতা নাইনে? আন আন পাচনি প্ৰভুৰ ভায়েকবিলাক আৰু কৈফা এওঁবিলাকৰ নিচিনাকৈ ভাৰ্যা লগত লৈ ফুৰিবৰ ক্ষমতা আমাৰ নাইনে? আমি আগতেই কৈ আহিছো যে পৌলৰ পাচনি বাবক লৈ বহুতে আপত্তি আৰু অভিযোগ তুলিছিল, আৰু তাৰ উত্তৰৰূপেই পৌলে 4 আৰু 5 নম্বৰ পদ দুটাত প্ৰশ্নৰ অৱতাৰণা কৰিছিল, আৰু অৱশ্যে এই দুয়োটা প্ৰশ্নৰেই উত্তৰ দিবলৈ গ'লে ইতিবাচক উত্তৰেই দিব লাগিব। প্ৰথমটো প্ৰশ্ন হৈছে, আনসকল পাচনীয়ে তেওঁলোকৰ জ্ঞানৰ ক্ষমতাৰে দেৱতাৰ প্ৰসাদ খাবলৈ যেনেকৈ স্বাধীন, তেনেদৰে ভোজন পান কৰিবলৈ পৌলো জানো স্বাধীন হ'ব নোৱাৰে। নিশ্চয় পাৰে, কিন্তু কিয় তেওঁ সেই স্বাধীনতা ব্যৱহাৰ নকৰে তাক প্ৰথম কৰিন্থিয়া 8:13 অতি স্পষ্টৰূপে কৈছে এইদৰে, খোৱা বস্তুৱে যদি মোৰ ভাইৰ বিঘিনি জন্মায়, তেন্তে ভাইৰ বিঘিনি নজন্মাবৰ কাৰণে মই আৰু কেতিয়াও দেৱতাৰ প্ৰসাদ নাখাওঁ। সেয়া আছিল স্বাধীন ইচ্ছাৰ সুন্দৰ নিয়ন্ত্ৰণ। ইচ্ছা কৰিলে তেওঁ খাব পাৰে আৰু খোৱাটো কোনো অপৰাধ নাই। তথাপি তেওঁৰ দুৰ্বল ভাইৰ মংগলৰ কাৰণেই দেৱতাৰ প্ৰসাদ নাখাবলৈ সিদ্ধান্ত লৈছে, আৰু সেয়া হৈছে স্বাধীন ইচ্ছাৰ সুন্দৰ নিয়ন্ত্ৰণ। দ্বিতীয় প্ৰশ্নটো হৈছে, প্ৰভু যীশুৰ অৰ্ধভাতৃ জাকুব আৰু যিহুদা আৰু পাচনি পিতৰৰ দৰে পৌলেও জানো লগত ভাৰ্যালৈ ফুৰিবলৈ স্বাধীন নহয়? নিশ্চয় হয়, কিন্তু খ্ৰীষ্টৰ শুভবাৰ্তাৰ বাধা নজন্মাবৰ কাৰণে সেই স্বাধীনতা তেওঁ সহন কৰিছে। 9:12 এতিয়া আমি 5 পদটো পঢ়ি দিব খুজিছো। আন আন পাচনি প্ৰভুৰ ভায়েকবিলাক আৰু কৈফা এইবিলাকৰ নিচিনাকৈ ভাৰ্যা লগত লৈ ফুৰিবৰ ক্ষমতা আমাৰ নাইনে? প্ৰিয় শ্ৰোতা, এই পদটোত প্ৰভুৰ ভায়েকবিলাক বুলি কোৱাৰ দ্বাৰা জাকুব আৰু যিহুদাক বুজোৱা হৈছে। তেওঁলোক প্ৰভু যীশুখ্ৰীষ্টৰ অৰ্ধ ভায়েক আছিল, অৰ্থাৎ তেওঁলোক যোচেফ আৰু মৰিয়মৰ স্বাভাৱিক মনুষ্য পুত্ৰ আছিল। তেওঁলোক বিবাহিত আছিল, সেইদৰে পাচনি পিতৰো বিবাহিত আছিল। শুভবাৰ্তা প্ৰচাৰৰ কাৰণে তেওঁলোক যেতিয়া যাত্ৰালৈ ওলাইছিল তেতিয়া নিজৰ নিজৰ ভাৰ্যাকো লগত লৈ ফুৰিছিল। সেইকাৰণে পৌলে কৈছে যে তেওঁলোকৰ নিচিনা ভাৰ্যা লগত লৈ ফুৰিবলৈ তেওঁলোকৰো অধিকাৰ আছে। অৰ্থাৎ পৌলে নিজৰ লগতে বাৰ্নাবাৰ কথাও কৈছে, তেওঁলোকেও আনবিলাকৰ নিচিনাকৈ ভাৰ্যা লগত লৈ ফুৰিবলৈ পাৰিলেহেঁতেন, কিন্তু তেনে কৰিলে পৌলৰ পৰিচৰ্যা কামত বাধা আহিলেহেঁতেন আৰু যিমান কাম কৰা হৈছিল সিমান কাম কৰা নহ'লহেঁতেন, কাম বহু কমি গ'লহেঁতেন। সেইকাৰণে পৌলে পুনৰ ভাৰ্যা চপাই ল'বলৈ ইচ্ছা কৰা নাছিল। আজিকালি আমাৰ মাজত যিবিলাক আলোচনা চক্ৰ, কৰ্মশালা ইত্যাদি অনুষ্ঠিত হয়, তেতিয়াও আমাৰ বহুতে নিজ নিজ ভাৰ্যাক লগত লৈ যায়। আপুনি যদি বিবাহিত তেন্তে আপুনিও লৈ যাব পাৰে। তাকে দেখি আনে হয়তো ভাবিব পাৰে যে ভাৰ্যা এৰি আপুনি কলৈকো যাব নোৱাৰে নেকি। আনহাতে আকৌ আপুনি যদি লগত লৈ নাযায় তেতিয়াও তেওঁলোকে কয় যে নিজ ভাৰ্যাক এৰি এইদৰে অকলে অকলে ফুৰা উচিত নহয়। এগৰাকী বাইবেল শিক্ষক মহাশয়ে নিজৰ ক্ষেত্ৰত কৈছে যে তেওঁৰ জীয়েক যেতিয়া সৰু হৈ আছিল তেতিয়া তাইক চোৱা চিতাৰ কাৰণে তেওঁৰ ভাৰ্যা ঘৰতে থাকিছিল। পৰিচৰ্যা কামত শিক্ষক মহাশয়জন অকলে ঘূৰি ফুৰিছিল। তেতিয়া ঈশ্বৰৰ সাধু লোক কিছুমানে আগুৰি ধৰি সুধিছিল তেওঁৰ ভাৰ্যাগৰাকীনো কিয় তেওঁৰ লগত যোৱা নাছিল। তেতিয়া শিক্ষক মহাশয়ে সকলো কথা তেওঁলোকক বুজাই ক'বলগীয়া হৈছিল। কিন্তু তেওঁৰ জীয়েকৰ যেতিয়া বিয়া হৈ গ'ল তেতিয়া তেওঁ নিজ ভাৰ্যাক সকলো ঠাইলৈ লগত লৈ গৈছিল। তেতিয়াও সাধুসকলে তেওঁ সুধিছিল তেওঁৰ লগত ভাৰ্যাও সকলো ঠাইলৈ যায় নেকি। অৰ্থাৎ তেওঁলোকে ক'ব বিচাৰিছিল যে আপুনি ভাৰ্যা এৰি কলৈকো যাব নোৱাৰে নেকি। এনেধৰণৰ সমালোচনাৰ পৰা কোনেও হাত সাৰি থাকিব নোৱাৰে। আপুনি ভাৰ্যাক লগত লৈ ফুৰিলেও প্ৰশ্ন কৰিব, অকলে ঘূৰি ফুৰিলেও প্ৰশ্ন কৰিব। পৌলে নিজেও এই ধৰণৰ প্ৰশ্নৰ সন্মুখীন হৈছিল, কিন্তু তেওঁ মানুহৰ কথালৈ বেছি গুৰুত্ব নিদি শুভবাৰ্তাৰ কথাই ভাবিছিল আৰু সেইকাৰণে তেওঁ কৈছে যে আনৰ নিচিনাকৈ ভাৰ্যা লৈ ফুৰিবলৈ তেওঁৰ অধিকাৰ আছিল। কিন্তু তেওঁ যিহেতু শুভবাৰ্তাৰ কাৰণে এজন বাটকটীয়া আছিল আৰু তেওঁৰ জীৱনো কঠোৰ আছিল, সেইকাৰণে তেওঁ অকলশৰীয়া হৈ থাকিব বিচাৰিছিল। এইবাৰ 6 পদটো পঢ়িছো, নাইবা কাৰ্য কৰা এৰিবৰ ক্ষমতা মোৰ আৰু বাৰ্নবাৰো নাই জানো। প্ৰিয় শ্ৰোতা, ইয়াত পৌলে কৈছে যে তেওঁ আৰু বাৰ্নবায়ো ইচ্ছা কৰা হলে শুভবাৰ্তা প্ৰচাৰ নকৰাকৈ ঘৰতে থাকিব পাৰিলেহেঁতেন। তেনেকৈ থাকিলেও তেওঁলোকৰ পৰিত্ৰাণ হেৰাই নগ'লহেঁতেন। কিন্তু যি পৰিত্ৰাণৰ কাৰণেই প্ৰভু যীশুৱে নিজৰ প্ৰাণ বিসৰ্জন দিছে আৰু যি পৰিত্ৰাণ অবিহনে মানুহ অনন্তকাল নৰকত থাকিব লাগিব, সেই পৰিত্ৰাণ ঘোষণা নকৰাকৈ পৌলে থাকিব নোৱাৰিলে। সেই পৰিত্ৰাণৰ কাৰণে পৌলে কেৱল পুনৰ বিবাহেই কিয়, আনকি নিজৰ মান মৰ্যাদা, সুখ অভিলাষ সকলো বিসৰ্জন দিছিল আৰু দুখ কষ্ট লাঞ্ছনা ঠাট্টা ইটিকিং এই সকলো মূৰ পাতি লৈ জোৰদাৰ শুভবাৰ্তা প্ৰচাৰত নিমগ্ন হৈছিল। তাৰোপৰি তেওঁৰ পাছতো যে শুভবাৰ্তা প্ৰচাৰ চলি থাকিব লাগিব সেই কথা পৌলে জানিছিল, আৰু সেইকাৰণে যিসকলে শুভবাৰ্তা প্ৰচাৰ কৰিব তেওঁলোকে যাতে শুভবাৰ্তাৰ পৰাই খাবলৈ পায় সেই উদ্দেশ্যে তেওঁ কি ক'বলৈ বিচাৰিছে সেই বিষয়ে 7:9 পঢ়ি দিছো, শুনিবচোন। এনে কোন আছে যে তেওঁ নিজ খৰচেৰে চিপাহী কাম কৰে, দ্ৰাক্ষাবাৰী পাতি তাৰ ফল নোখোৱা কোন আছে? পশুৰ যাক প্ৰতিপালন দি তাৰ গাখীৰ নোখোৱাও বা কোন আছে? মই এইবোৰ কথা মানুহৰ ৰীতিৰ দৰে কৈছোনে? বিধানে জানো এইবোৰ নকয়, কিয়নো মুচিৰ বিধানত লিখা আছে, তোমালোকে মৰণা মাৰোঁতে গৰুৰ মুখত মুখুৰা নাবান্ধিবা। প্ৰিয় শ্ৰোতা, মৰণা মৰা কথা আমি আটাই জানো, সেই বিষয়ে বহলাই কোৱাৰ প্ৰয়োজন নাই। কিন্তু ঈশ্বৰে মুচিৰ যোগেদি কৈছিল যে মৰণা মৰা গৰুৰ মুখত মুখুৰা নাবান্ধিবা, মৰণাৰ পৰাই সিহঁতক খাবলৈ দিয়া, কাৰণ মৰণা মৰা গৰুৱে মৰণাৰ পৰা নাখালে ক'ৰ পৰা খাব? এতিয়া মন কৰকচোন যে ঈশ্বৰে যদি গৰু এটাৰ কাৰণেও চিন্তা কৰি এটা বিধান দিছিল আৰু মুখ বান্ধিব নালাগে বুলি কৈছিল, সেই একে নিয়মেৰেই এজন প্ৰচাৰকৰ মুখো বন্ধ হ'ব নালাগে। প্ৰচাৰকেও নিজে কৰা প্ৰচাৰ কাৰ্যৰ পৰাই খাবলৈ পাব লাগিব। এইখিনিতে এটা ঘটনা ক'ব খুজিছোঁ। এজন প্ৰচাৰক আছিল আৰু তেওঁৰ এটা ঘোঁৰা আছিল। প্ৰচাৰকজন বৰ ক্ষীণমিন আৰু হাৰেচালে লগা বিধৰ আছিল, কিন্তু ঘোঁৰাটো হলে বৰ হৃষ্টপুষ্ট আৰু ধুনীয়া আছিল। এদিনাখন তেওঁৰ মণ্ডলীৰে পৰিচাৰক এজনে তেওঁক লগ পাই ক'লে যে এইটোনো কেনেকুৱা কথা যে আপোনাৰ ঘোঁৰাটো ইমান ধুনীয়া হৃষ্টপুষ্ট কিন্তু আপুনি হলে হাৰেচালে লগা? উত্তৰত প্ৰচাৰকজনে কৈছিল যে তেওঁৰ ঘোঁৰাটোক ভালদৰে খুৱায় আৰু যত্ন লয়, কিন্তু তেওঁক হলে তেওঁলোকে অৰ্থাৎ মণ্ডলীৰ ভাই ভনীয়ে খুৱায়। গতিকে তেওঁৰ এই দুখ লগা অৱস্থাৰ কাৰণ আছিল তেওঁলোক নিজেই, অৰ্থাৎ তেওঁৰ যেনেদৰে যত্ন ল'ব লাগে মণ্ডলীয়ে তেওঁক তেনেদৰে যত্ন লোৱা নাই। হয় প্ৰিয় শ্ৰোতা, যি গৰুৱে আপোনাৰ কাৰণে পৰিশ্ৰম কৰিছে তাৰ মুখ নাবান্ধিবলৈ ঈশ্বৰে আপোনাক কৈছে। এই নীতিটোকেই পৌলে পালক আৰু প্ৰচাৰকৰ ক্ষেত্ৰতো প্ৰয়োগ কৰি কৈছে যে ঈশ্বৰে প্ৰচাৰকৰো যত্ন লয় আৰু প্ৰচাৰকে যিহেতু আনক খাবলৈ দিয়ে গতিকে তেওঁ আনৰ পৰা খাবলৈ পাব লাগে। এইবাৰ 10 আৰু 11 নম্বৰ পদ দুটা পাঠ কৰি দিছোঁ। ঈশ্বৰে বলদবোৰলৈহে চিন্তা কৰেনে, বা সকলো প্ৰকাৰে আমাৰ নিমিত্তে এই কথা কয়? অৱশ্যে আমাৰ নিমিত্তে এই কথা লিখা হৈছিল, কিয়নো যিজনে হাল বায় তেওঁ আশাৰেহে হাল বাব লগা হয়, আৰু যিজনে মৰণা মাৰে তেওঁ তাৰ ভাগি হ'বৰ আশাৰেহে মৰণা মাৰিব লগা হয়। আমি তোমালোকৰ নিমিত্তে আত্মিক কঠীয়া সিঁচি যদি তোমালোকৰ মাংসিক শস্য দাওঁ তেন্তে সেয়া কিবা মহৎ বিষয়নে? প্ৰিয় শ্ৰোতা, ইয়াত পৌলে কৈছে যে মানুহে যদি জাগতিক কৰ্ম কৰি তাৰ ফল পায় তেন্তে যিজনে আত্মিক কৰ্ম কৰে তেওঁ তাৰ আত্মিক ফল পাব নালাগিবনে? নিশ্চয় পাব লাগিব। গতিকে যিজনে আপোনাক আত্মিক আশীৰ্বাদ আৰু আত্মিক ধনেৰে ধনৱন্ত কৰে তেওঁকো আপুনি আপোনাৰ জাগতিক ধনৰ ভাগ দিয়ক। এগৰাকী সদাশয় ব্যক্তিয়ে এইদৰে বাৰে বাৰে দুহাৰি দুহাৰি কৈ গৈছে যে যি ঠাইৰ পৰা আপুনি আত্মিক আশীৰ্বাদ পায় সেই ঠাইতেই আপোনাৰ দান দিয়া উচিত। আপুনি এখন হোটেলত ভাত খায় আন বেলেগ এখন হোটেলত পইচা দিয়েনে? নিশ্চয় নিদিয়ে। যি হোটেলত খায় সেই হোটেলতেই পইচা দিয়ে। এই কথাটো বহুতো মানুহে ভুল ধৰণে বুজি আহিছে। বহুতে এঠাইৰ পৰা আত্মিক আশীৰ্বাদ লাভ কৰে আৰু আন এঠাইলৈ দান দিয়ে। 12 নম্বৰ পদ পঢ়িছোঁ, তোমালোকৰ ওপৰত যদি আনবিলাক এই স্বত্বৰ ভাগী হয় তেন্তে আমি তাতকৈও অধিক নহওঁনে? তথাপি আমি এই স্বত্ব ব্যৱহাৰ কৰা নাই, কিন্তু খ্ৰীষ্টৰ শুভবাৰ্তাৰ বাধা নজন্মাবৰ কাৰণে আমি সকলোকে সহিছোঁ। প্ৰিয় শ্ৰোতা, ইয়াত পৌলে কৈছে যে তেওঁ শুভবাৰ্তা প্ৰচাৰৰ বাবে যি পৰিশ্ৰম কৰিছে তাৰ বাবে তেওঁ আনৰ পৰা সহায় পোৱা দৰকাৰ আছিল, কিন্তু তথাপিতো শুভবাৰ্তা প্ৰচাৰত বাধা দিব পৰা কোনো কাম তেওঁ কৰিব বিচৰা নাছিল। সেইকাৰণে তেওঁ কাৰো পৰা কোনো মাননি বা সহায় বিচৰা নাছিল। তেওঁ নিজৰ ব্যৱসায়ৰ উপাৰ্জনেৰে প্ৰচাৰ কাম কৰিছিল। ব্যৱসায়ত তেওঁ তম্বু বনোৱা মানুহ আছিল। আজিকালি অৱশ্যে আমাৰ মাজত বহু ধৰ্মীয় ব্যৱসায়ী লোক আছে, ক'বলৈ গ'লে তেওঁলোক আচলতে বাদুলিৰ দৰে অন্ধ। খ্ৰীষ্টৰ শুভবাৰ্তাৰ নামেৰে তেওঁলোক একো একোজন সদাগৰ হৈছে, এই বিষয়ে কোনো সন্দেহ নাই। কিন্তু তথাপিতো যিসকল লোকে আন্তৰিকতাৰে ঈশ্বৰৰ পৰিচৰ্যা কৰি আছে আৰু তেওঁৰ পৰিচৰ্যাৰ দ্বাৰা যিসকল লোক আত্মিকভাৱে লাভৱান হ'ব পাৰিছে সেইসকল লোকে পৰিচাৰকসকলক সহায় কৰা দৰকাৰ। এয়া হ'ল ঈশ্বৰে পৰিচাৰকসকলৰ কাৰণে কৰি দিয়া এটা ব্যৱস্থা। এই বিষয়ে 13 নম্বৰ পদটো পঢ়িছোঁ, শুনিবচোন। যিবিলাকে পবিত্ৰ বস্তুৰ কৰ্ম কৰে তেওঁবিলাকে যে পবিত্ৰ ঠাইৰ পৰাই খাবলৈ পায়, আৰু যিবিলাকে বেদীৰ কাৰ্য কৰে তেওঁবিলাক যে সেই বেদীৰ সহিত ভাগি হয়, তোমালোকে ইয়াক নাজানানে? প্ৰিয় শ্ৰোতা, যিয়ে যি কাম কৰে তেওঁ যে তাৰ পৰাই খাবলৈ পাব লাগে, এয়া হ'ল ঈশ্বৰৰ ব্যৱস্থা। 14 নম্বৰ পদ, সেইদৰে শুভবাৰ্তা প্ৰচাৰ কৰাবিলাকৰ নিমিত্তেও প্ৰভুৱে এই নিয়ম কৰিলে যে তেওঁবিলাকৰ জীৱিকা সেই শুভবাৰ্তাৰ পৰাই হ'ব। প্ৰিয় শ্ৰোতা, শুভবাৰ্তাৰ পৰিচাৰকে শুভবাৰ্তাৰ পৰাই খাবলৈ পাব লাগে। অৰ্থাৎ যিজন পৰিচাৰকৰ যোগেদি যিসকল লোক ঈশ্বৰৰ আশীৰ্বাদ প্ৰাপ্ত হৈছে, সেইসকল লোকে সেই পৰিচাৰকক ভৰণ পোষণ দিয়াটো নিতান্তই প্ৰয়োজন। আনহাতে পৰিচাৰকৰ কাৰ্যত যাতে কোনো বাধা নাহে, সেই উদ্দেশ্যে তেওঁৰ স্থানীয় লোকসকলেও স্থানীয় মণ্ডলীতেই দান বৰঙণি দিয়া উচিত। তেনে নকৰিলে স্থানীয় মণ্ডলী দুৰ্বল হোৱাৰ সম্ভাৱনা খুব বেছি। এইবাৰ 15 নম্বৰ পদটো পঢ়িছো, কিন্তু মই এইবোৰৰ একোকে ব্যৱহাৰ কৰা নাই, আৰু মোলৈ সেইদৰে কৰিবলৈ যে এইবোৰ কথা লিখিলো সিও নহয়, কিয়নো মোৰ এই শ্লাঘা কোনো লোকৰ দ্বাৰা ব্যৰ্থীকৃত হোৱাতকৈ মই মৰাই ভাল। প্ৰিয় শ্ৰোতা, ইয়াত কোৱা হৈছে যে পৌলে শুভবাৰ্তা প্ৰচাৰৰ কাৰণে কাৰো পৰা কোনো দৰমহা বা মজুৰি লোৱা নাছিল, আনকি কৰিন্থৰ মণ্ডলীয়েও তেওঁলৈ কোনো সহায় আগবঢ়োৱা নাছিল। পৌলে নিজে তম্বু বনোৱা কাম কৰি নিজৰ ভাতমুঠি নিজেই মুকুলাই শুভবাৰ্তা প্ৰচাৰ কৰিছিল। 16 নম্বৰ পদ, কাৰণ মই শুভবাৰ্তা প্ৰচাৰ কৰিলেও সেয়ে মোলৈ শ্লাঘাৰ কাৰণ নহয়, কিয়নো নিশ্চয় কৰিবলগীয়া কৰ্মৰ ভাৰহে মোৰ ওপৰত দিয়া হৈছে, কাৰণ শুভবাৰ্তা প্ৰচাৰ নকৰিলে মোৰ সন্তাপ হ'ব। প্ৰিয় শ্ৰোতা, এই পদটিৰ যোগেদি আমি পৌলৰ মনৰ অনুভূতি বুজিব পাৰোঁ। সঁচা কথা ক'বলৈ গ'লে প্ৰয়োজন আৰু অভাৱ, এই সকলো পৌলৰো আছিল আৰু আমাৰো আছে। কিন্তু অভাৱ হ'ল বুলিয়েই পৌলে শুভবাৰ্তা প্ৰচাৰ নকৰাকৈ থকা নাছিল, আৰু আমিও থাকিব নোৱাৰোঁ। অৱশ্যে শুভবাৰ্তা প্ৰচাৰ নকৰিলেও মোৰ পৰিত্ৰাণ হেৰাই নাযায়, কিন্তু তথাপিতো মোৰ অন্তৰৰ আকুল আহ্বানৰ কাৰণে আৰু মই শুভবাৰ্তা প্ৰচাৰ কৰা এৰাব নোৱাৰাকৈ দৰকাৰ বাবে এই কাম মই কৰিবই লাগিব। এইবাৰ 17-19 পদলৈকে পঢ়িছো, কিয়নো মই যদি ইচ্ছাৰে এই কৰ্ম কৰোঁ তেন্তে মোৰ বেচ আছে, কিন্তু অনিচ্ছাৰে যদি কৰোঁ তেন্তে শুভবাৰ্তাৰূপ ধনৰ ভঁৰালীৰ বাব মোক দিয়া হৈছে, তেনেহলে মোৰ সেই বেচ কি? শুভবাৰ্তা প্ৰচাৰ কৰোঁতে সেই শুভবাৰ্তাত মোৰ যি ক্ষমতা তাৰ দৰে ব্যৱহাৰ নকৰিবলৈ শুভবাৰ্তা যেন ব্যয়হীন কৰোঁ, এয়েই মোৰ সেই বেচ। কিয়নো মই সকলোৰে পৰা স্বাধীন হলেও বেছি মানুহক পাবলৈ নিজকে নিজে সকলোৰে দাস পাতিলোঁ। প্ৰিয় শ্ৰোতা, কোনো ধৰণৰ জাগতিক লাভালাভৰ আশাৰে পৌলে শুভবাৰ্তা প্ৰচাৰ কৰা নাছিল, কিন্তু তথাপিতো স্বৰ্গত যে তেওঁৰ বাবে পুৰস্কাৰ সাজু কৰি ৰখা আছিল সেই কথা পৌলে জানিছিল, বিশ্বাস কৰিছিল। তেওঁৰ দৰে আমিও আমাৰ গৌৰৱ, মান, মৰ্যাদা ইত্যাদি লাভ কৰাৰ আশাৰে নহয়, কিন্তু ঈশ্বৰৰ গৌৰৱৰ উদ্দেশ্যেহে শুভবাৰ্তা প্ৰচাৰ কৰা উচিত। যদিহে আমি তেনেদৰে শুভবাৰ্তা প্ৰচাৰ কৰোঁ, তেতিয়াহ'লে আমিও নিৰাশ নহ'ম, বৰং স্বৰ্গত আমি পুৰস্কাৰ লাভ কৰিবলৈ পাম। পাচনি পৌলৰ শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ বা নকৰিবলৈ সম্পূৰ্ণ স্বাধীনতা আছিল, কিন্তু হেৰুৱা আত্মাৰ মুক্তিৰ বাবে সকলো স্বাধীনতা, সুখ, অভিলাষ ইত্যাদি তেওঁ বাদ দিছিল আৰু অনেকৰ দাস হ'বলৈ তেওঁ স্থিৰ কৰিছিল। পৌলৰ আশাসুধীয়া প্ৰচেষ্টাৰ ফলতেই পৰজাতীয় লোকবিলাকৰ মাজত খ্ৰীষ্টৰ শুভবাৰ্তা বিয়পি পৰিছিল। এৰা প্ৰিয় শ্ৰোতা, এনেকুৱা বিভিন্ন ব্যক্তিৰ যোগেদিয়েই ঈশ্বৰে তেওঁৰ শুভবাৰ্তা গোটেই জগতত বিলাই আছে, আজিও বিলাই আছে। প্ৰভু যীশুখ্ৰীষ্টৰ সেই শুভবাৰ্তা আজি আপুনি শুনিবলৈ পাইছে এনেকুৱা কিছুমান ব্যক্তিৰ প্ৰচেষ্টাৰ ফলতেই। কিন্তু সেই শুভবাৰ্তা শুনি আপুনি বাৰু গ্ৰহণ কৰিছেনে? সেই শুভবাৰ্তা শুনি প্ৰভু যীশুখ্ৰীষ্টক আপুনি আপোনাৰ জীৱনৰ গৰাকী পাতি লৈছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
শ্ৰোতাসকললৈ এটি সুখবৰ, অহা ছেপ্টেম্বৰ মাহৰ পৰা প্ৰতি মঙলবাৰ আৰু বৃহস্পতিবাৰে আমি প্ৰচাৰ কৰিবলৈ লৈছো শ্ৰোতাসকলৰ অনুৰোধৰ গীতৰ অনুষ্ঠান ভক্তিসুৰ। গতিকে ভক্তিবচন অনুষ্ঠানত প্ৰচাৰিত হোৱা গীতসমূহৰ ভিতৰত আপোনাৰ প্ৰিয় গীতটোৰ বিষয়ে লিখি আমালৈ পঠিয়াওকচোন। এতিয়া আপোনালৈ আগবঢ়াইছো প্ৰভু যীশুৰ বন্দনাৰ আৰু এটি সুমধুৰ গীত।
জগত প্ৰেম কৰি ঈশ্বৰে পুত্ৰ যীশুকে দান কৰিলে, তেওঁত বিশ্বাস কৰাজন যাতে যায় অনন্ত জীৱনলে, তেওঁত বিশ্বাস কৰা কোনো লোকেই নষ্ট নহয় পায় জীৱন, এই অমূল্য দান আজি ধন্যবাদেৰে কৰা গ্ৰহণ। পতিত জগতখনে তেওঁত বিশ্বাস কৰাৰ যোগেৰে পৰিত্ৰাণ পাবলেহে ঈশ্বৰে পুত্ৰ যীশুক পঠালে, তেওঁত বিশ্বাস কৰা কোনো লোকেই নষ্ট নহয় পায় জীৱন, এই অমূল্য দান আজি ধন্যবাদেৰে।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা ভক্তিবচন ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100১।
মৃত্যুৰ পৰা জীৱনলৈ যায়, তেওঁত বিশ্বাস কৰা কোনো লোকেই নষ্ট নহয় পায় জীৱন, এই অমূল্য দান আজি ধন্যবাদেৰে কৰা গ্ৰহণ।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100১। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275। এই ভক্তিবচন অনুষ্ঠানটি আপুনি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
জগতৰ প্ৰতিজন লোককে মাতি আছে তেওঁ মৰমেৰে, যীশুৰ সেই আহ্বানলে সঁহাৰি দিয়াৰ সময়ে, তেওঁত বিশ্বাস কৰা কোনো লোকেই নষ্ট নহয় পায় জীৱন, সেই অমূল্য দান আজি ধন্যবাদেৰে। জগতত প্ৰেম কৰি ঈশ্বৰে পুত্ৰ যীশুকে দান কৰিলে, তেওঁত বিশ্বাস কৰাজন যাতে যায় অনন্ত জীৱনলে, তেওঁত বিশ্বাস কৰা কোনো লোকেই নষ্ট নহয় পায় জীৱন, এই অমূল্য দান আজি ধন্যবাদেৰে কৰা গ্ৰহণ।